এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত সোণাৰী, নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। চাৰিদিনীয়া উজনি অসম ভ্ৰমণসূচীৰে জিলাখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পি এম উষা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ বিশেষ গ্ৰান্টৰ অধীনত দুটা প্ৰস্তাৱিত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক আৱাসগৃহ আৰু ছাত্ৰ আৱাসৰ আধাৰশিলা স্থাপনত অংশ ল'ব। বিয়লি পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়, নাহৰকটীয়া হকী ষ্টেডিয়াম, আই টি আইত স্থাপন হ'বলগীয়া উৎকৰ্ষতা কেন্দ্ৰ আৰু নামৰূপ নাহৰকটীয়া পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব। পৰহিলৈ পুৱা মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৰাজ্যৰ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়, মন্ত্ৰীসকলৰ কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনা তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ এই চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণকালত ডিব্ৰুগড় জিলা প্ৰশাসনে মানৱবিহীন বিমান আৰু ড্ৰোন আদি উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ বসন্ত কুমাৰ দাসৰ আজি পুৱা তেওঁ নলবাৰী বাসভৱনত 83 বছৰ বয়সত মৃত্যু হয়। অসম সাহিত্যসভাই সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰা সাহিত্যগৰাকী যোৱা দুবছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল। নলবাৰী জিলা সাহিত্যসভাই নলবাৰী ৰত্ন সন্মান আগবঢ়োৱা ডঃ ভট্টাচাৰ্যই 1967 চনত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত তেওঁ নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু বিভাগটোৰ মুৰববী অধ্যাপক হিচাপে অৱসৰ লয়। প্ৰাগজ্যোতিষ মহাবিদ্যালয়টো অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়োৱা ডঃ ভট্টাচাৰ্যই 1997 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লোক সংস্কৃতি গৱেষণা বিভাগৰ তত্বাৱধায়ক হিচাপে স্বীকৃতি লাভ কৰে। তেওঁৰ অধীনত 15 গৱেষক শিক্ষাৰ্থীয়ে গৱেষণা সম্পন্ন কৰি ডিগ্ৰী লাভ কৰিছে। শতাধিক গ্ৰন্থ ৰচনা কৰা ডঃ ভট্টাচাৰ্যৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজিত গাই নদীৰ বানে যোৱা 19 জুলাইত খহাই নিয়া ধেমাজি আমগুৰি বগীবিল পথত লেচিয়াঘাট দলং পৰিদৰ্শন কৰে। ডাঃ পেগুৱে পৰিস্থিতিৰ বুজ লয় আৰু দলংখনৰে যাতায়ত অব্যাহত ৰখাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ আৰু লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্ৰেক্ষাপটত প্ৰাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে লৈ নাট ৰচনা আৰু মঞ্চস্থ কৰিছিল। ৰতন থিয়াম চক্ৰবিহু, উত্তৰ প্ৰিয়দৰ্শী, হেনুংচিবি পৃথিৱী, চিংলন মপন তম্পক অমাৰ দৰে জনপ্ৰিয় নাটকৰ বাবে জনাজাত। 1967 চনৰ পৰা 1989 চনলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক হিচাপে আৰু 2013 চনৰ পৰা 2017 চনলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰা নাট্যকাৰগৰাকীক 1987 চনতে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। 1989 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত থিয়ামক 2012 চনত সংগীত নাটক একাডেমীৰ ফেলোশ্বিপেৰে সন্মানিত কৰা হৈছিল। 1987 চনত তেওঁৰ চক্ৰবিহু নামৰ নাটকখনৰ বাবে এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত ফ্ৰিঞ্জ ফাৰ্ষ্ট বঁটাৰে সন্মানিত কৰা হৈছিল। মণিপুৰ চৰকাৰেও তেওঁক জীৱনজোৰা কৃতিত্ব সন্মানেৰে সন্মানিত কৰিছিল। চিত্ৰশিল্পী, নাটৰ মঞ্চসজ্জা, সংগীতকে ধৰি বিভিন্ন দিশত অভিজ্ঞতাপুষ্ট আৰু কুশলী শিল্পীগৰাকী সাম্প্ৰতিক সময়ৰ নাট্যক্ষেত্ৰৰ এগৰাকী অন্যতম গুৰু হিচাপে পৰিগণিত হৈছিল। যোৰহাট জিলাৰ তিতাবৰ কৃষি মহকুমাৰ দহোটীয়া কৃষি চক্ৰৰ চুঙিৰ চেঙেলী চেতিয়া গাঁৱত কালি ৰাষ্ট্ৰীয় খোৱাতেল তৈল খেজুৰ অভিযানৰ অধীনত ব্যাপক ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে প্ৰায় 3 বিঘা কৃষিভূমিত আনুষ্ঠানিকভাৱে তৈল খেজুৰৰ পুলি ৰোপণ কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত তৈল খেজুৰৰ খেতিৰ জৰিয়তে কৃষক ৰাইজ কিদৰে লাভৱান হ'ব সেই বিষয়ে জিলা কৃষি বিষয়া দেৱজিৎ দত্তই ব্যাখ্যা আগবঢ়ায়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40 বজাত।